পাচনি কৰ্ম অধ্যায় ২৬ পাছে আগ্ৰিপ্পই পৌলক ক'লে,
তোমাক নিজৰ পক্ষে কথা ক'বলৈ অনুমতি দিয়া হৈছে।
তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিলে,
হে আগ্ৰিপ্প ৰজা, যিহুদীবিলাকে মোক যিসকল অপবাদ দিছে সেই সকলোৰে বিষয়ে আপোনাৰ আগত মই আজি নিজৰ পক্ষে উত্তৰ দিবলৈ পাই মোৰ সৌভাগ্য যেন মানিছো। বিশেষকৈ যিহুদীবিলাকৰ মাজত যিবিলাক ৰীতি আৰু বাদ বিচাৰ আছে সেই সকলোকে আপুনি জানি আছে। এইকাৰণে বিনয় কৰোঁ, আপুনি সহন কৰি মোৰ কথা শুনক। মোৰ যি আচাৰ ব্যৱহাৰ ডেকা কালৰে পৰা আপোন জাতিৰ মাজত আৰু জিৰচালেমত আছিল তাক সকলো যিহুদী লোকে জানে। তেওঁবিলাকে প্ৰথমৰে পৰা মোক জনাত আমাৰ ধৰ্মৰ যি আটাইতকৈ কঠিন মত, সেই মতৰ দৰে মই যে ফৰিচী হৈ জীৱন যাপন কৰিছিলোঁ তাৰ সাক্ষ্য দিবৰ ইচ্ছা হলে দিব পাৰে। ঈশ্বৰে আমাৰ ওপৰ পুৰুষসকলৰ আগত যি অংগীকাৰ কৰিছিল তাৰ আশাৰ কাৰণে মই এতিয়া সোধ বিচাৰত পৰি থিয় হৈ আছো। সেই অংগীকাৰৰ ফল পাবলৈ আমাৰ বাব ফৈদে ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি আশা কৰিছে। সেই আশাৰ বিষয়ে, হে মহাৰাজ, যিহুদীবিলাকে মোক অপবাদ দিছে, ঈশ্বৰে যদি মৃতবিলাকক তোলে তেন্তে আপোনালোকৰ বিচাৰত কিয় অবিশ্বাসযোগ্য বোধ নহয়? ময়ো সেইদৰে নাচৰতীয়া যীশুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ আৰু সেইদৰে জিৰচালেমত কৰিছিলোঁ। অৰ্থাৎ প্ৰধান পুৰোহিতৰ পৰা ক্ষমতা পাই অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেওঁবিলাকক বধ কৰাৰ সময়ত তেওঁবিলাকৰ বিৰুদ্ধে সন্মতি প্ৰকাশ কৰিছিলোঁ আৰু সকলো নামঘৰে ঘৰে তেওঁবিলাকক ঘনে ঘনে দণ্ড কৰি তেওঁবিলাকে যিহতে ধৰ্ম নিন্দা কৰিব তাৰ শাস্তিৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেওঁবিলাকলৈ অতিশয় ক্ৰুদ্ধ হৈ আন দেশৰ নগৰলৈকো তাৰণা কৰিছিলোঁ। এইদৰে প্ৰধান পুৰোহিতসকলৰ পৰা ক্ষমতা আৰু আজ্ঞাপত্ৰ পাই দম্মেশক নগৰলৈ যাত্ৰা কৰোঁতে, হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূৰ্য ৰশ্মিতকৈ দীপ্তিমান এক উজ্জ্বল পোহৰ আকাশৰ পৰা মোৰ আৰু মোৰ লগত যাত্ৰা কৰাবিলাকৰ চাৰিওফালে প্ৰকাশিত হোৱা দেখিলোঁ। তেতিয়া আমি সকলোৱে মাটিত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা? লাঠিত লাঠি মৰা তোমালৈ টান, এইবুলি ইব্ৰী ভাষাৰে মোক কোৱা এক বাণী শুনিলোঁ। তাতে মই সুধিলোঁ, হে প্ৰভু, আপুনি কোন? তেতিয়া প্ৰভুৱে ক'লে, যিজনক তুমি তাৰণা কৰিছা মই সেই যীশু, কিন্তু উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা, কিয়নো তুমি যি দৰ্শনত মোক দেখা পালা আৰু পাছেও এই মানুহবিলাকৰ আৰু পৰজাতিবিলাকৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দৰ্শনত মই তোমাক দেখা দিম সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবলৈ মই দৰ্শন দিলোঁ। আৰু তেওঁবিলাকে যেন মোত কৰা বিশ্বাসৰ দ্বাৰাই পাপ মোচন আৰু পবিত্ৰকৃত হোৱাবিলাকৰ মাজত ভাগ পায়, এই আশয়েৰে তেওঁবিলাকৰ চকু মুকলি হবলৈ আৰু তেওঁবিলাক আন্ধাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধীনৰ পৰা ঈশ্বৰলৈ ঘূৰিবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ মই তোমাক পঠাওঁ। এতেকে, হে আগ্ৰিপ্প ৰজা, মই সেই স্বৰ্গীয় দৰ্শন অমান্য নকৰি প্ৰথমতে দম্মেশক আৰু জিৰচালেমত থকাবিলাকৰ আগত, পাছে যিহুদিয়াৰ আটাই অঞ্চল আৰু পৰজাতিবিলাকৰ আগতো তেওঁবিলাকে যেন মন পালতাই ঈশ্বৰলৈ ঘূৰি মন পালতনৰ যোগ্য কৰ্ম কৰে এই কাৰণে প্ৰচাৰ কৰি তাৰ কাৰণে যিহুদীবিলাকে ধৰ্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছে। এনেতে ঈশ্বৰৰ পৰা উপকাৰ পাই আজিলৈকে থিৰে আছো আৰু খ্ৰীষ্ট দুখ ভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতবিলাকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু পৰজাতিবিলাকলৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে ভাৱবাদীসকল আৰু মচিয়ে যি ঘটিব বুলি কৈছিল তাৰ বাহিৰে আন একো কথা কোৱা নাই।
তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে ফিষ্টে বৰ মাতেৰে কলে,
হে পল, তুমি বলিয়া হৈছা, হৰবিদ্যাই তোমাক বলিয়া কৰিছে।
কিন্তু পৌলে কলে,
হে মহামহিম ফিষ্ট, মই বলিয়া নহওঁ, কিন্তু সত্য আৰু সুবোধৰ কথাহে কৈছো, কিয়নো ৰজাও এই বিষয়ে জানে। এইকাৰণেহে মই তেওঁৰ আগত হাঁহেৰে কৈছো, কিয়নো মই নিশ্চয় জানো ইয়াৰ একোকে তেওঁৰ পৰা লুকুৱা নহয়, কাৰণ ইয়াক চুকত থাকি কৰা হোৱা নাই। হে আগ্ৰীপ্য ৰজা, আপুনি ভাৱবাদীসকলৰ কথা বিশ্বাস কৰেনে? মই জানো আপুনি বিশ্বাস কৰে।
তেতিয়া আগ্ৰীপ্যই পৌলক কলে,
তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰে মোৰ প্ৰবৃত্তি জন্মাব খোজা?
কিন্তু পৌলে কলে,
অকল আপুনিয়েই নহয়, যিবিলাকে আজি মোৰ কথা শুনিছে সেই সকলোৱেই অলপ কথাৰে হওক বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনত বাজে সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্বৰৰ আগত এই প্ৰাৰ্থনাকেই কৰিছো।
তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণিকী আৰু তেওঁলোকৰ সৈতে বহাবিলাকে উঠি আঁতৰ হৈ গৈ পৰস্পৰে কথা বাৰ্তা হৈ কলে,
এই মানুহে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কৰ্ম কৰা নাই।
আৰু আগ্ৰীপ্যই ফিষ্টক কলে,
এই মানুহে কৈশৰত আপীল নকৰা হলে মুকলি হ'ব পাৰিলেহেঁতেন।